বাবে উপকাৰ। সদায় চৰকাৰৰ বাতৰি পাইছো ৰাষ্ট্ৰপতি দেৱীয়ে ভাৰতীয়সকলে উত্তৰ দেশৰ পৰা অসম তথা উত্তৰ পূৰ্বাঞ্চলত প্ৰৱেশ কৰা ঘূৰ্ণী বতাহৰ প্ৰভাৱত ৰাজ্যখনৰ ঠাই ঠাই হোৱা প্ৰচণ্ড ধুমুহা আৰু বৰষুণৰ ফলত কাইলৈৰ পৰা জনসাধাৰণৰ স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত হৈছে। ৰাজ্যভাৱে ধাৰাষাৰ ধুমুহা বৰষুণৰ ফলত তিনিজন লোকে প্ৰাণ হেৰুওৱাৰ উপৰিও 12গৰাকী শিক্ষাৰ্থীসহ 17জন লোক আহত হৈছে। মৰিগ জিলাৰ ধূপগুৰিত এজন ছাত্ৰৰ গাত গছ বাগৰি পৰাৰ ফলত ছাত্ৰজন মৃত্যুমুখত পৰে। আনহাতে জেৰকামুখত এন এইচ পি চি প্ৰকল্পৰ কৰ্মী এগৰাকীৰ ভূমিস্খলনৰ ফলত মৃত্যু হৈছে। ৰাজনামে ঘূৰ্ণী বতাহৰ প্ৰভাৱত ৰাজ্যৰ বিভিন্ন ঠাইত ধাৰাষাৰ বৰষুণ হৈ আছে আৰু কেইবাখনো জিলাত সতৰ্কতা জাৰি কৰা হৈছে। চৰকাৰী সংস্থাসমূহৰ বঙাইগাঁও, দৰং, ধুবুৰী, হোজাই, কামৰূপ, কোকৰাঝাৰ, মৰিগাঁও, নগাঁও, শোণিতপুৰ, দক্ষিণ শালমৰা, মানকাছাৰ জিলাৰ লগতে অসম শক্তি বিতৰণ কোম্পানী লিমিটেড অৰ্থাৎ এ পি ডি চি এলৰ সা সম্পত্তিসমূহৰ ধুমুহাৰ ফলত হোৱা ক্ষয় ক্ষতি মূল্যায়ন কৰি আছে। ডিব্ৰুগড় জিলাত ঘূৰ্ণী বতাহৰ প্ৰভাৱত ধাৰাষাৰ বৰষুণ অব্যাহত আছে। কৰিমগঞ্জ জিলাৰ পাথাৰকান্দি ৰাজচক্ৰৰ ঠাই বিশেষে আকস্মিক বানৰ সৃষ্টি হোৱা দেখা গৈছে। ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ পানী ভালেমান ঠাইত বৃদ্ধি পাইছে। চিৰাং, গোৱালপাৰা, বাক্সা, ডিমাহাচাও, কাছাৰ, হাইলাকান্দি, কৰিমগঞ্জ জিলাত ৰেড এলাৰ্ট জাৰি কৰাৰ বিপৰীতে ধুবুৰী, দক্ষিণ শালমৰা, বঙাইগাঁও, বজালী, তামুলপুৰ, বৰপেটা, নলবাৰী, মৰিগাঁও, নগাঁও, হোজাই আৰু পশ্চিম কাৰ্বি আংলং জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে। নগাঁও জিলাৰ বিভিন্ন স্থানত ধুমুহাৰ দৃশ্যই ক্ষতি কৰা বুলি জানিব পৰা গৈছে। জিলাখনৰ কমাৰবাৰ ৰাজচক্ৰৰ অন্তৰ্গত অঞ্চলসমূহৰ ঠায়ে ঠায়ে পথৰ কাষত গছ উভালি পৰাৰ লগতে প্ৰকাণ্ড গছৰ ডাল ভাঙি পৰাৰ ফলত পথসমূহৰ যাতায়াত ব্যাহত হৈছে। মৰিগাঁও প্ৰশাসনে ক্ষতিগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লৈছে। জিলাখনত 55টা বাসগৃহ ধুমুহাৰ ফলত ভাঙি পৰা বুলি জানিব পৰা গৈছে। ইপিনে মৰিগাঁও ৰেল ষ্টেচনত আজি পুৱা গছ বাগৰি পৰাৰ ফলত এজন লোক গুৰুতৰভাৱে আহত হয়। জিলাখনত ৰেড এলাৰ্ট জাৰি কৰাৰ পৰিপ্ৰেক্ষিতত জিলা আয়ুক্তই জনসাধাৰণক যিকোনো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ বাবে সাজু থাকিবলৈ আহান জনাইছে। শিক্ষানুষ্ঠানসমূহত আজি বন্ধ ৰখাৰ লগতে পৰিস্থিতি একেই থাকিলে কাইলৈ বন্ধ ৰখা হ'ব বুলি জিলা প্ৰশাসনে জানিবলৈ দিয়ে। মৰিগাঁও জিলাতো জিলাখনৰ আয়ুক্তৰ নিৰ্দেশ মৰ্মে আজি শিক্ষানুষ্ঠানসমূহ বন্ধ ৰখা হয়। আজি শৈক্ষিক ক্ষতি অন্য এদিন পূৰণ কৰা হ'ব বুলি প্ৰশাসনে সূত্ৰই প্ৰকাশ কৰিছে। মাজুলীত ধাৰাষাৰ বৰষুণ আৰু ঘূৰ্ণী বতাহৰ বাবে জিলা প্ৰশাসনে কাইলৈ জিলাখনৰ সকলো বিদ্যালয় বন্ধ ৰখাৰ নিৰ্দেশ দিছে। আনহাতে যোৰহাট মাজুলী সংযোগী ফেৰী সেৱাও অনিৰ্দিষ্টকালৰ বাবে বন্ধ ৰখাৰ নিৰ্দেশ দিয়া হৈছে। যোৰহাট জিলাতো ধুমুহা বৰষুণৰ ফলত ক্ষয় ক্ষতি হোৱা বুলি জানিব পৰা গৈছে। মহানগৰত প্ৰচণ্ড ঘূৰ্ণী বতাহৰ ফলত 39টা ৰাষ্ট্ৰীয় ঘাইপথত কেইবাখনো বাহনৰ বিস্তৰ ক্ষতি হৈছে। ডিমাহাচাও জিলাৰ সাতসাঙত ধাৰাষাৰ বৰষুণৰ ফলত হোৱা ভূমিস্খলন আৰু বানে স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত কৰিছে। জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে জিলাখনৰ সকলো শিক্ষানুষ্ঠান কাইলৈ পৰ্যন্ত বন্ধ ৰখাৰ নিৰ্দেশ দিছে। তদুপৰি জনসাধাৰণক অত্যন্ত প্ৰয়োজন নহলে ঘৰতে থকাৰ লগতে সজাগ হৈ থাকিবলৈ আহান জনাইছে। ইয়াৰ লগতে লোকনিৰ্মাণ, কৃষি, এ পি ডি চি এল, জলসিঞ্চন, ভূমি সংৰক্ষণ, পশুপালন আৰু পশু চিকিৎসা বিভাগকে ধৰি সংশ্লিষ্ট বিভাগসমূহলৈ উচ্চ সতৰ্কতা জাৰি কৰা হৈছে। ইপিনে জাতিংগা, হাৰংগাঁও সংযোগী পথেৰে 1 জুন পৰ্যন্ত গধুৰ বাণিজ্যিক বাহনৰ চলাচল নিষিদ্ধ কৰা হৈছে। জিলাখনত ভূমিস্খলনৰ ফলত ভালেসংখ্যক বাসগৃহৰ ক্ষতি হৈছে। নিৰ্বাচনী প্ৰচাৰৰ উদ্দেশ্যে সম্প্ৰতি ওড়িশাত থকা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত ধুমুহা বৰষুণৰ ফলত সৃষ্টি হোৱা পৰিস্থিতি সন্দৰ্ভত আজি ৰাজ্যখনৰ মুখ্য সচিবৰ লগত সংযোগে বাৰ্তালাপ কৰে। তেওঁ মুখ্য সচিবগৰাকীৰ পৰা পৰিস্থিতিৰ বুজ লৈ সাহায্য, পুনৰ সংস্থাপন আৰু সতৰ্কতামূলক ব্যৱস্থাসমূহ সূক্ষ্মভাৱে নিৰীক্ষণ কৰিবলৈ নিৰ্দেশ দিয়ে। ডঃ শৰ্মাই লগতে ধুমুহা বৰষুণ আৰু ভূমিস্খলনৰ ফলত 3 জন লোকৰ প্ৰাণহানিৰ ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰে। তেওঁ ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ প্ৰয়োজনীয় সকলো সাহায্য আৰু আহতসকলক সময়মতে চিকিৎসা প্ৰদান কৰাটো নিশ্চিত কৰিবলৈ মুখ্য সচিবক নিৰ্দেশ দিয়ে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাৰ কিছু সময় পাছতে ৰাজ্যৰ মুখ্য সচিবে আৰক্ষী সঞ্চালক প্ৰধানৰ উপস্থিতিত জিলাসমূহৰ আয়ুক্ত আৰু অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ বিষয়ববীয়াৰ সৈতে ভিডিঅ' কনফাৰেন্সযোগে সমগ্ৰ ব্যৱস্থাৰ পৰ্যালোচনা কৰিব। আজীৱন কুসংস্কাৰ আৰু অন্ধবিশ্বাসৰ বিৰুদ্ধে যুঁজ দি যোৱা পদ্মশ্ৰী সন্মানেৰে সন্মানিত প্ৰয়াত বৰগলা ৰাভাৰ গোৱালপাৰাস্থিত বাসভৱনত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আজি উপস্থিত হয়।